গীতমালা এঘাৰ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। মই যিহুৱাতে আশ্ৰয় লৈছোঁ, তোমালোকে কেনেকৈ মোক ক'ব পাৰা পক্ষীৰ দৰে উৰি পৰ্বতলৈ পলাই যোৱা? কিয়নো চোৱা, শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে। যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয় তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব? কিন্তু যিহুৱা তেওঁৰ পবিত্ৰ মন্দিৰত আছে, তেওঁৰ হিংসাখন স্বৰ্গতে আছে, তেওঁ মানুহলৈ চাই থাকে, তেওঁ চকুৱে মানুহক পৰীক্ষা কৰে। যিহুৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে, কিন্তু যিবোৰ দুষ্ট অত্যাচাৰ প্ৰিয় তেনে লোকক তেওঁ ঘৃণা কৰে। তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বৰষাব। তেওঁ পাত্ৰৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ'ব, আৰু ধাৰ্মিকতা তেওঁৰ ভাল পায়, সৎলোকে তেওঁৰ মুখ দেখা পাব।